নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। সন্ধিয়া 6 বজাৰ বাতৰি কৈছো দিশা শৰ্মাই। ৰাজ্য চৰকাৰে কাইলৈ নতুন বছৰৰ পহিলা দিনটোত গুৱাহাটী মহানগৰীত কেইবাকোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এখন পদপথ সেতু আৰু অবিভক্ত অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈৰ আৱক্ষ মূৰ্তি ৰাইজৰ নামত উৎসৰ্গা কৰিব। গুৱাহাটী মহানগৰীৰ পল্টন বজাৰৰ ৰেল ষ্টেচনৰ সমীপৰ জি এছ ৰোডৰ ওপৰত প্ৰায় 16,67,00,000 টকা ব্যয়েৰে নিৰ্মাণ কৰা অত্যাধুনিক পদপথ সেতুখনে গুৱাহাটী ৰেল ষ্টেচনলৈ যাবলগীয়া পথচাৰীসকলৰ যাত্ৰা সুগম কৰিব। এই হেতুখনত দিব্যাংগসকলৰ বাবে লিফ্ট আৰু মহিলা আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে এক্সকেলেটৰৰ সুবিধা ৰখা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কাইলৈ পুৱাৰ ভাগত এই পদসেতুখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। মুখ্যমন্ত্ৰীয়ে কাইলৈ ভাৰতৰত্ন সন্মানেৰে সন্মানিত অসমৰ প্ৰথম মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈৰ সমাধি শান্তিস্থলত নিৰ্মাণ কৰা তেওঁৰ আৱক্ষ প্ৰতিমূৰ্তি আৰু নতুন পুথিভঁৰাল ভৱনো আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। উল্লেখযোগ্য যে গুৱাহাটী মহানগৰীৰ শিলপুখুৰী নৱগ্ৰহ শ্মশানৰ দাঁতিতে লাগি থকা এই শান্তিস্থলৰ পুনৰ নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে প্ৰায় 1,26,00,000 টকা ব্যয় কৰিছে। চাওতে চাওতে ইংৰাজী 2024 বৰ্ষই বিদায় ল'বলৈ ওলাইছে আৰু কেইঘণ্টামান পাছতেই 2024 বিদায় ল'ব আৰু এটা নতুন বৰ্ষ আৰম্ভ হ'ব। ৰাজনীতি, সমাজনীতি, সাহিত্য, সংস্কৃতি, চলচ্চিত্ৰ, ক্ৰীড়া আৰু বিজ্ঞান প্ৰযুক্তি জগতৰ বহু ঘটনা পৰিঘটনাৰ সাক্ষী হৈ ৰ'ল 2024 বৰ্ষটো। ইংৰাজী নতুন বৰ্ষক আদৰাৰ বাবে বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো প্ৰস্তুতি চলিছে। আজি বছৰৰ অন্তিম দিনা বনভোজস্থলীসমূহতো যথেষ্ট ভিৰ পৰিলক্ষিত হৈছে। চৰাইদেউ জিলাৰ বগৰী চাপৰিত সহস্ৰাধিক লোকে বনভোজৰ আনন্দ উপভোগ কৰে। নৱবৰ্ষৰ সময়ত যাতে কোনোধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে জিলা প্ৰশাসনসমূহে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। নৱবৰ্ষৰ লগতে বৰ্তমানৰ বনভোজৰ বতৰত সঘনে হোৱা পথ দুৰ্ঘটনা ৰোধ কৰিবলৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত ৰাজ্যৰ বিভিন্ন প্ৰান্তত ড্ৰিংক এণ্ড ড্ৰাইভ অভিযান চলাই থকা হৈছে। অসমৰ পৰ্যটন মানচিত্ৰত ক্ৰমাৎ উজ্বলি উঠা তিনিচুকীয়া জিলাৰ মতাপুং মাগুৰিবিললৈ শীতৰ বতৰত বিভিন্ন পৰিভ্ৰমী পক্ষীৰ আগমন ঘটিছে। ডিব্ৰু ছয়খোৱা ৰাষ্ট্ৰীয় উদ্যানৰ নিকটৱৰ্তী এই পক্ষীবিলখনত মেণ্ডেৰিন ডাকৰ দৰে বিৰল প্ৰজাতিৰ পৰিভ্ৰমী চৰাইৰ সমাৱেশ ঘটা দেখিবলৈ পোৱা যায়। ইয়াৰ লগতে ডিব্ৰু নৈয়ে জীপাল কৰি ৰখা পক্ষী উদ্যানখনত পৰ্যটকসকলে সততে দুষ্প্ৰাপ্য শিশু পৰিদৰ্শন কৰাৰো সুযোগ লাভ কৰে। বিলখনক কেন্দ্ৰ কৰি অঞ্চলটোত ভালেমান গ্ৰাম্য পৰ্যটন কেন্দ্ৰ গঢ়ি উঠাৰ ফলত নিবনুৱা যুৱক যুৱতীসকলৰ কাৰণে আত্মসংস্থাপনৰ পথ মুকলি হৈছে। বিশিষ্ট চিত্ৰশিল্পী দিলীপ তামুলীলৈ 2024 বৰ্ষৰ প্ৰণৱ বৰুৱা শিল্পী বঁটা আগবঢ়োৱা হৈছে। চিত্ৰকলা আৰু ভাস্কৰ্যৰ ক্ষেত্ৰত জীৱনজোৰা সাধনাৰ স্বীকৃতি হিচাপে দিলীপ তামুলীলৈ এই বঁটা আগবঢ়োৱা হৈছে। 2002 চনৰ পৰা প্ৰয়াত চিত্ৰশিল্পী প্ৰণৱ বৰুৱাৰ স্মৃতিত প্ৰতিবছৰে উত্তৰ পূৰ্বাঞ্চলৰ 1 গৰাকী শিল্পীলৈ এই বঁটা প্ৰদান কৰি অহা হৈছে। এই বঁটাত আছে এটা স্মাৰক, এখন প্ৰশস্তি পত্ৰ আৰু নগদ 25,000 টকা। উল্লেখযোগ্য যে 1958 চনত মাজুলীত জন্মগ্ৰহণ কৰা শিল্পী দিলীপ তামুলীয়ে শান্তি নিকেতনৰ বিশ্বভাৰতী বিশ্ববিদ্যালয়ৰ পৰা গ্ৰাফিক্সৰ স্নাতকোত্তৰ ডিপ্ল'মা অৰ্জন কৰে। গুৱাহাটীৰ চৰকাৰী চাৰুকলা মহাবিদ্যালয়ত অৱসৰ গ্ৰহণ কৰা শিল্পীজনে ৰাজ্যৰ চিত্ৰকলাৰ ক্ষেত্ৰখনলৈ বহু বৰঙণি আগবঢ়াইছে। ৰাজ্যৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ কল্যাণৰ হকে ৰাজ্য চৰকাৰে কাইলৈৰ পৰা বিশেষ ব্যৱস্থাৰ সূচনা কৰিছে। সেই অনুসৰি কৰ্মচাৰীসকলৰ দীৰ্ঘদিনীয়া দাবী পূৰণ কৰি পাৰস্পৰিক বদলীকৰণৰ পৰ্টেল স্বাগত সতীৰ্থ কাইলৈ মুকলি কৰা হ'ব। কৰ্মচাৰীসকলে চাকৰিকালত দুবাৰকৈ এই সুবিধা গ্ৰহণ কৰিব পাৰিব। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ সহকাৰী অভিযন্তা অমিত পাল, অভিযান্ত্ৰিক সহায়ক নজমুল হক আৰু উচ্চবৰ্গৰ সহায়ক ৰঞ্জিত কুমাৰ যুটীয়ে আজি অৱসৰ গ্ৰহণ কৰিছে। অমিত পালে 1988 চনত আকাশবাণীৰ আইজল কেন্দ্ৰত যোগদান কৰি উত্তৰ পূৰ্বাঞ্চলৰ 8টা আকাশবাণী আৰু দূৰদৰ্শন কেন্দ্ৰত সেৱা আগবঢ়ায়। নজমুল হকে 1988 চনত দূৰদৰ্শনৰ উখৰুল কেন্দ্ৰত যোগদান কৰি উত্তৰ পূৰ্বাঞ্চলৰ 5টা আকাশবাণী আৰু দূৰদৰ্শন কেন্দ্ৰত সেৱা আগবঢ়ায়। ৰঞ্জিত কুমাৰ যুটীয়ে 1993 চনত গুৱাহাটী দূৰদৰ্শনত যোগদান কৰি পৰৱৰ্তী কালত আকাশবাণী তুৰা আৰু গুৱাহাটী কেন্দ্ৰত সেৱা আগবঢ়ায়। আজি বিয়লি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ সভাকক্ষত আয়োজিত এখন বিদায় সভাত কেন্দ্ৰটোৰ বিষয়া কৰ্মচাৰীসকলে 3 গৰাকী সহকৰ্মীক আন্তৰিকভাৱে বিদায় সম্ভাষণ জনায়। অগ্নি আৰু আপাতকালীন সেৱা বিভাগ তথা অসামৰিক প্ৰতিৰক্ষা বিভাগৰ তিনিচুকীয়া জিলা শাখাৰ উদ্যোগত আজি এটা প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন কৰা হয়। জিলাখনৰ বিভিন্ন ঠাইৰ অৰ্ধশতাধিক যুৱক যুৱতীয়ে এই প্ৰশিক্ষণত অংশগ্ৰহণ কৰে। এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন সন্ধিয়া 6:45 শুনিবলৈ পাব।